এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা 51,000তকৈও অধিক যুৱক যুৱতীক কাইলৈ ৰোজগাৰ মেলাৰ জৰিয়তে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই উপলক্ষে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে আয়োজন কৰা এটা অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব। এই অনুষ্ঠানতে তেওঁ নৱনিযুক্ত প্ৰাৰ্থীসকলক উদ্দেশ্য কৰি ভাষণ দিব। উল্লেখযোগ্য যে নতুনকৈ নিযুক্তি লাভ কৰা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ বিতৰণৰ লক্ষ্যৰে কাইলৈ দেশৰ 47টা স্থানত 16 ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৃষ্ঠপোষকতাত কাইলৈ গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুৰিত পুৱা 10:30 বজাৰ পৰা এই ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ গুৱাহাটীৰ মালিগাঁৱত থকা মুখ্য কাৰ্যালয় ৰংভৱনত হ'বলগীয়া ৰোজগাৰ মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি, পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সহযোগত শোণিতপুৰ জিলাৰ অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। 2025-26 শৈক্ষিক বৰ্ষৰ বাবে এই বিনামূলীয়া কাৰ্যসূচীত নামভৰ্তিৰ বাবে অভিযান চলোৱা হ'ব বুলি শোণিতপুৰৰ জিলা উন্নয়ন আয়ুক্তই এখন পত্ৰযোগে প্ৰকাশ কৰিছে। অহা 16 জুলাই পুৱা 11 বজাৰ পৰা তেজপুৰত থকা জিলা নিয়োগ বিনিময় কেন্দ্ৰ এই নামভৰ্তি অভিযান অনুষ্ঠিত হ'ব। ITEES ছিংগাপুৰৰ সহযোগিতাৰে অসম দক্ষতা বিকাশ অভিযানৰ অধীনৰ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ব্যৱসায়িক ভিত্তিত সৌন্দৰ্য চৰ্চা আৰু স্বাস্থ্য যতন, খুচুৰা সেৱাকে ধৰি বিভিন্ন বিষয়ৰ উচ্চমানৰ বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণৰ নামভৰ্তিৰ বাবে প্ৰাৰ্থীসকল অনুসূচিত জাতিৰ হোৱাৰ লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। প্ৰশিক্ষাৰ্থীৰ বয়স 17-25 বছৰৰ ভিতৰত হ'ব লাগিব। 16 জুলাইত হ'বলগীয়া কাৰ্যসূচীত ইচ্ছুক প্ৰাৰ্থীসকলৰ বাবে থিতাতে নামভৰ্তিৰ ব্যৱস্থা কৰা হৈছে। ডিব্ৰুগড় জিলা কৃষি বিভাগৰ মাটি স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত আজি কৃষকসকলক মাটিৰ স্বাস্থ্য পৰীক্ষা কাৰ্ড বিতৰণ কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কুইৰীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্ড বিতৰণী সভাত আয়ুক্তগৰাকীয়ে মাটি পৰীক্ষা, গুণগত নিয়ন্ত্ৰণ আৰু পৰীক্ষাগাৰৰ অধীনত হৈ থকা কাৰ্যসূচী সন্দৰ্ভত আলোকপাত কৰে। তেওঁ লগতে অক্টোপাছ নামৰ মাটি পৰীক্ষা কৰা এটা বেচৰকাৰী পৰীক্ষাগাৰো পৰিদৰ্শন কৰে। অনুষ্ঠানত জিলাখনৰ সহকাৰী আয়ুক্ত, নিৰ্বাচনী বিষয়া, কৃষি বিষয়া আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগতে যথেষ্ট সংখ্যক কৃষক ৰাইজ উপস্থিত থাকে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত 2024-25 বৰ্ষৰ খাৰিফ শস্যৰ বিপণন বতৰৰ ধান ক্ৰয় সন্দৰ্ভত আজি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে অতিৰিক্ত জিলা আয়ুক্ত, খাদ্য আৰু অসামৰিক যোগান বিভাগ, জিলা কৃষি বিষয়া, ভাৰতীয় খাদ্য নিগমৰ সংমণ্ডল পৰিচালকৰ উপস্থিতিত জিলাখনত ধান ক্ৰয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। জিলাখনৰ অন্তৰ্গত ধান ক্ৰয় কেন্দ্ৰসমূহে বৰ্ষটোত 5,200 মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য লৈছিল যদিও 5,135 মেট্ৰিক টন ধান ক্ৰয় কৰে বুলি বৈঠকত প্ৰকাশ কৰা হয়। এই বৈঠকত জিলা আয়ুক্তগৰাকীয়ে হাঁহচৰা, ন কছাৰী আৰু তিতাবৰ মাধপুৰত নতুনকৈ স্থাপন হ'বলগীয়া ধান ক্ৰয় কেন্দ্ৰ সন্দৰ্ভতো সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আজি গড় সংৰক্ষণ আৰু প্ৰাকৃতিক প্ৰশিক্ষণ ব্যৱস্থাৰ অধীনত এখন বিশেষ সভাৰ আয়োজন কৰে। অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে। সভাত ভাৰতীয় তেল নিগমে 6খন অত্যাধুনিক জীপ গাড়ী আনুষ্ঠানিকভাৱে বন বিভাগক অৰ্পণ কৰে। আজি বিশ্ব জনসংখ্যা দিৱস। সমগ্ৰ বিশ্বতে জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে 11 জুলাইত এই দিৱস পালন কৰা হয়। এইবাৰৰ দিৱসৰ মূল বিষয় হ'ল মাতৃ আৰু শিশু উভয়ৰে সুস্বাস্থ্য আৰু কল্যাণৰ হকে গৰ্ভধাৰণৰ মাজৰ সময়ৰ উপযুক্ত ব্যৱধান। ৰাজ্যৰ কেইবাখনো জিলাত আজি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। মৰিগাঁও জিলাত লায়ন্স ক্লাবৰ উদ্যোগত আৰু মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগত এই দিৱস উপলক্ষে আজি এখন দিনজোৰা সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত লায়ন্স ক্লাবৰ সদস্য, মহাবিদ্যালয়ৰ শিক্ষককে ধৰি 100গৰাকীৰো অধিক লোকে অংশগ্ৰহণ কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰাও আমালৈ এই দিৱস পালনৰ বাতৰি আহি আছে। নিক্ষয় মিত্ৰৰ অংশস্বৰূপে আজি ডিব্ৰুগড় জিলা নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীসকলক খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। ডিষ্ট্ৰিক্ট মিনাৰেল ফাউণ্ডেশ্যন ট্ৰাষ্টৰ সহযোগত গ্ৰহণ কৰা এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে যক্ষ্মা ৰোগীসকলক প্ৰয়োজনীয় পুষ্টিগত খাদ্যৰ যোগান নিশ্চিত কৰা। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।